জোহন অধ্যায় ১৯। তাতে পিলাতে যীশুক নি কোবোৱালে আৰু সেনাবিলাকে কাঁইতেৰে কীৰ্তি সাজি তেওঁৰ মূৰত দি বেঙেনা বৰণীয়া কাপোৰ পিন্ধালে আৰু তেওঁৰ ওচৰলৈ গৈ কলে,
হে যিহুদীবিলাকৰ ৰজা, জয় হওক,
এইবুলি তেওঁক চৰ মাৰিবলৈ। পিলাতে আকৌ বাহিৰলৈ গৈ তেওঁবিলাকক কলে,
ইয়াকে তোমালোকে জানিবৰ কাৰণে তোমালোকৰ আগলৈ এওঁক উলিয়াই আনিছো।
এনেতে যীশু কাঁইতৰি কীৰ্তি আৰু বেঙেনা বৰণীয়া কাপোৰেৰে বাহিৰলৈ আহিলত পিলাতে তেওঁবিলাকক কলে,
এইজন মানুহ।
তাতে প্ৰধান পুৰোহিতসকলে আৰু টেকেলাবোৰে তেওঁক দেখি আতাহ পাৰি কলে,
ক্ৰুচত দিয়ক, ক্ৰুচত দিয়ক।
পিলাতে তেওঁবিলাকক কলে,
তোমালোকে নিজে এওঁক ক্ৰুচত দিয়াগৈ, কিয়নো মই এওঁক একো দোষ নাপাওঁ।
যিহুদীবিলাকে তেওঁক উত্তৰ দিলে,
আমাৰ এক বিধান আছে, সেই বিধানৰ মতে তাৰ প্ৰাণদণ্ড হোৱা উচিত, কিয়নো সি নিজকে নিজে ঈশ্বৰৰ পুত্ৰ পাতিলে।
পিলাতে এই কথা শুনি আৰু ভয় পাই আকৌ প্ৰিটোৰিয়ামৰ ভিতৰলৈ সোমাই যীশুক সুধিলে,
তুমিনো কোৰ?
কিন্তু যীশুৱে তেওঁক একো উত্তৰ নিদিলে। তাতে পিলাতে তেওঁক কলে,
তুমি মোক একো কথা নকবানে? তোমাক এৰি দিবলৈ মোৰ ক্ষমতা আছে আৰু তোমাক ক্ৰুচত দিবলৈ মোৰ ক্ষমতা আছে, ইয়াক তুমি নাজানেনে?
যীশুৱে তেওঁক উত্তৰ দিলে,
ওপৰৰ পৰা নিদিয়া হলে মোৰ বিৰুদ্ধে তোমাৰ একো ক্ষমতা নহলহেঁতেন। এইকাৰণে যিজনে তোমাৰ হাতত মোক শোধাই দিলে তেওঁৰ এই পাপ গুৰুতৰ।
ইয়াৰ কাৰণে পিলাতে তেওঁক এৰি দিবলৈ উপায় বিচাৰে, কিন্তু যিহুদীবিলাকে আতাহ পাৰি কলে,
যদি ইয়াক এৰি দিয়ে তেন্তে আপুনি কৈশলৰ হিতাকাংক্ষী নহয়, যিকোনোৱে নিজকে নিজে ৰজা পাতে তেওঁ কৈশলৰ বিৰুদ্ধে কথা কয়।
এইবোৰ কথা শুনি পিলাতে যীশুক বাহিৰলৈ অনাই ইব্ৰী ভাষাৰে যাক গব্বথা বোলে এনে শিলপথা নামেৰে ঠাইত সোধৰ আসনত বহিল। তেতিয়া নিস্তাৰ পৰ্বৰ আয়োজন দিনৰ প্ৰায় ৬ বজাৰ সময় হৈছিল আৰু তেওঁ যিহুদীবিলাকক কলে,
তোমালোকৰ ৰজা।
তাতে তেওঁবিলাকে আতাহ পাৰি কলে, পিলাতে তেওঁবিলাকক কলে, প্ৰধান পুৰোহিতসকলে উত্তৰ দিলে,
কৈশৰৰ বিনে আমাৰ আন ৰজা নাই।
তাতে তেওঁ ক্ৰুচত দিবলৈ তেওঁবিলাকৰ হাতত পঠাই দিলে। এতেকে তেওঁবিলাকে যীশুক লৈ আৰু তেওঁ নিজৰ নিমিত্তে ক্ৰুচ ভাৰ হৈ ইব্ৰী ভাষাৰে যাক গলগথা বোলে এনে মূৰৰ লাওকলা নামেৰে ঠাইলৈ ওলাই দিলে। সেই ঠাইতে তেওঁবিলাকে তেওঁ আৰু তেওঁৰ লগৰ আন দুজনক, অৰ্থাৎ দুফালে দুজনক আৰু মাজত যীশুক ক্ৰুচত দিলে আৰু পিলাতে এখন জাননী লিখি ক্ৰুচৰ ওপৰত লগাই দিলে। তাত এই কথা লিখা আছিল, নাচৰতীয় যীশু ইহুদীবিলাকৰ ৰজা। এই জাননী ইব্ৰী, ৰোমিয়া আৰু গ্ৰীক ভাষাৰে লিখা আছিল আৰু যীশু ক্ৰুচত দিয়া ঠাই নগৰৰ ওচৰ হোৱা যিহুদীবিলাকৰ অনেকে তাক পঢ়িলে। এইকাৰণে যিহুদীবিলাকৰ প্ৰধান পুৰোহিতসকলে পিলাতক কলে,
যিহুদীবিলাকৰ ৰজা এই কথা নিলিখিব, কিন্তু মই যিহুদীবিলাকৰ ৰজা এইবুলি ই কৈছিল, ইয়াকে লিখক।
পিলাতে উত্তৰ দিলে,
যি লিখিলো লিখিলোৱে।
তাতে সেনাবিলাকে যীশুক ক্ৰুচত দি তেওঁৰ পিন্ধা কাপোৰ চাৰি ভাগ কৰি গাই পুঠি এভাগ এভাগ আৰু তেওঁ চোলাও লৈ, এই চোলা শিয়নি নোহোৱাকৈ ওপৰৰ পৰা গোটেইটো পোৱা আছিল। এইটোকে তেওঁবিলাকে পৰস্পৰে কলে,
ইয়াক নাফালেই কোনে পাব তাৰ বাবে চিঠি খেলা হওক।
তেওঁবিলাকে নিজৰ মাজত মোৰ পিন্ধা কাপোৰ ভাগ বাতি ল'লে আৰু মোৰ চোলাৰ অৰ্থে চিঠি খেলা।
এই শাস্ত্ৰীয় বচন সিদ্ধ হ'বলৈ এনে এতেকে সেনাবিলাকে এইবোৰ কৰ্ম কৰে। কিন্তু যীশুৰ ক্ৰুচৰ ওচৰতে তেওঁৰ মাক, মাকৰ ভনীয়েক, ক্লোপাৰ তিৰোতা মৰিয়ম আৰু মগদলিনী মৰিয়ম থিয় হৈ আছে। তাতে যীশুৱে তেওঁৰ মাকক আৰু যি শিষ্যক তেওঁ প্ৰেম কৰিছে এই শিষ্যক ওচৰত থিয় হৈ থকা দেখি মাকক কলে,
হে নাৰী, চোৱা, তোমাৰ পুত্ৰ।
তেতিয়া তেওঁ সেই শিষ্যকো কলে,
চোৱা, তোমাৰ মাতৃ।
তাতে সেই সময়ৰ পৰা সেই শিষ্যই তেওঁক নিজৰ ঘৰলৈ তাৰ পাছত সকলো কৰ্ম যে এতিয়া শেষ হ'ল, যীশুৱে তাকে জানি শাস্ত্ৰীয় বচন সিদ্ধ হ'বৰ কাৰণে ক'লে,
মোৰ পিয়াহ লাগিছে।
সেই ঠাইত চিৰিকাৰে পূৰ হোৱা এটা পাত্ৰ আছে। তাতে তেওঁবিলাকে চিৰিকাৰে পূৰ হোৱা স্পঞ্জ এডোখৰ এচুপ এডালত লগাই তেওঁৰ মুখত দিলে। তাতে যীশুৱে চিৰিকা পাই ক'লে,
সিদ্ধ।
আৰু তেওঁ মূৰ দুৱাই আত্মা অৰ্পণ কৰিলে। সেইদিন আয়োজন দিন হোৱাত বিশ্ৰামবাৰৰ দেহ যেন ক্ৰুচৰ ওপৰত নাথাকে, কিয়নো সেই বিশ্ৰামবাৰ বৰদিন আছিল। এই নিমিত্তে তেওঁলোকৰ ভৰি ভাঙি দেহ গুচাবলৈ যিহুদীবিলাকে পিলাতৰ আগত নিবেদন কৰিলে। তাতে সেনাবিলাকে আহি যীশুৰ লগত ক্ৰুচত দিয়া প্ৰথম আৰু দ্বিতীয়জনৰো ভৰি ভাঙিলে। কিন্তু যেতিয়া যীশুৰ ওচৰলৈ আহিল, তেতিয়া তেওঁৰ মৃত্যু হোৱা দেখি তেওঁৰ ভৰি নাভাঙিলে। তথাপি সেনাবিলাকৰ এজনে বৰচাৰে কোঁচ মাৰি তেওঁৰ কোষত পিন্ধিলে, আৰু তেতিয়াই তাৰ পৰা তেজ আৰু পানী বাঢ়ি ওলালে। যিজনে দেখিলে সেইজনে সাক্ষ্য দিলে, আৰু তেওঁৰ সাক্ষ্য সত্য, আৰু তেওঁ জানে যে তেওঁ সত্য কথা কৈছে, যেন তোমালোকেও বিশ্বাস কৰে।
কিয়নো তেওঁৰ এডালি হাড়ো ভঙা নহ'ব।
শাস্ত্ৰৰ এই বচন সিদ্ধ হবলৈহে এই সকলো ঘটিল। আৰু শাস্ত্ৰে আকৌ আন ঠাইত কৈছে,
তেওঁবিলাকে যিজনক বিন্ধিলে সেইজনলৈ চাব।
ইয়াৰ পাছত আৰিমাথিয়া নগৰৰ যোচেফ নামেৰে যীশুৰ এজন শিষ্য, যিজন যিহুদীবিলাকৰ ভয়ত গুপুতে শিষ্য হৈছিল, সেইজনে যীশুৰ দেহ নিবলৈ পিলাতৰ আগত নিবেদন কৰিলে। তাতে পিলাতে অনুমতি দিয়াত তেওঁ গৈ যীশুৰ দেহ নিলে। আৰু নিকোদিম, যিজন প্ৰথমবাৰ ৰাতি যীশুৰ ওচৰলৈ গৈছিল, তেওঁ আহি গন্ধৰসেৰে মিহলি হোৱা আঢ়ৈ কুৰি খেৰমান অগুৰু আনিলে। এইদৰে তেওঁলোকে যীশুৰ দেহ লৈ যিহুদীবিলাকৰ মৈদামত থোৱা ৰীতিৰ দৰে সেই সুগন্ধি দ্ৰব্যৰে সৈতে সন সূতাৰ মিহি কাপোৰেৰে মেৰালে। আৰু যি ঠাইত তেওঁ ক্ৰুচত দিলে, সেই ঠাইতে এখন বাৰী আছিল। সেই বাৰীতে কোনোকালে কাকো নুঠোৱা এনে এটা ন মৈদামো আছিল। সেইদিনা যিহুদীবিলাকৰ আয়োজন দিন হোৱাত সেই মৈদাম ওচৰত থকা কাৰণে তেওঁলোকে তাতে যীশুক শুৱাই থলে।